জিহিজকেল 47 অধ্যায়। নতুন মন্দিরৰ তলৰ পৰা ওলাই অহা নদী, নতুন ইজৰাইল দেশৰ সীমা। তেতিয়া সেই মানুহে মোক গৃহটিৰ দুৱাৰমুখলৈ উলিয়াই আনিলে, আৰু চোৱা, গৃহটিৰ দুৱাৰদলিৰ তলৰ পৰা জলসমূহ ওলাই পূব দেশলৈ বৈ গ'ল, কিয়নো গৃহটিৰ আগফাল পূব দিশে আছিল আৰু বেদীটোৰ দক্ষিণে গৃহটিৰ সোঁকাষৰ তলৰ পৰা সেই জলসমূহ নামি গৈছিল। পাছত তেওঁ মোক বাটচৰাটোৰ বাটেদি উত্তৰফালে উলিয়াই নিলে আৰু মোক ঘূৰি অহা বাটেদি পূবফালে মুখ কৰা বাটচৰাটোলৈ যোৱা পথেদি বাহিৰৰ বাটচৰাটোলৈ আনিলে, আৰু চোৱা, সোঁফালে জলসমূহ ওলাই বৈ গৈছিল। পাছত পুৰুষজনে হাতত ৰছী এডাল লৈ পূবফাললৈ আগবাঢ়ি গৈ 1000 হাত জুখিলে আৰু মোক জলসমূহৰ মাজেদি নিলে, সেয়ে খাৰ গঠীয়া পানী। তেতিয়া তেওঁ 1000 হাত জুখিলে আৰু জলসমূহৰ মাজেদি মোক নিলে, সেয়ে একাঠুৱা পানী। পুনৰাই তেওঁ 1000 হাত জুখিলে আৰু মোক জলসমূহৰ মাজেদি নিলে, সেয়ে এক কলীয়া পানী। পাছত তেওঁ আকৌ 1000 হাত জুখিলে, সেয়ে মই পাৰ হৈ যাব নোৱাৰা এখন নদী, কিয়নো জলসমূহ বাঢ়িল, সাঁতুৰিব লগা জলসমূহ হ'ল, পাৰ হৈ যাব নোৱাৰা এখন নদী হ'ল। তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছানে? এইবুলি তেওঁ মোক পুনৰাই নদীখনৰ দাঁতিলৈ লৈ গ'ল। মই উলটি অহাত চোৱা, নদীখনৰ পাৰত ইপাৰে সিপাৰে অনেক অনেক গছ আছে। পাছত তেওঁ মোক ক'লে, এই জলসমূহ পূব অঞ্চললৈ ওলাই গৈছে, এইয়ে অৰাবৰ মাজেদি নামি যাব, তাৰ পাছত সমুদ্ৰলৈ যাব। এই জনসমূহ সমুদ্ৰত সোমালে তাৰ পানী উত্তম হৈ যাব, আৰু এই মহানদীখন যোৱা সকলো ঠাই অসংখ্য জীৱ জন্তু, জীৱ আৰু বহু সংখ্যক মাছ হ'ব, কিয়নো এই জলসমূহ সমুদ্ৰলৈ গ'লে তাৰ জলসমূহ উত্তম হৈ যাব, আৰু নদীখন যোৱা সকলো ঠাই সকলো প্ৰাণী জীৱ, তাৰ পাৰত মাছমৰীয়াসকল থিয় হ'ব, আৰু অইন গদীৰ পৰা অইন ইগ্লয়মলৈকে জাল মেলি দিয়া ঠাই হ'ব, তেওঁলোকৰ মাছ মহাসমুদ্ৰৰ মাছৰ দৰে নানাবিধৰ অসংখ্য মাছ হ'ব, কিন্তু তাৰ বোকা ঠাই আৰু দল দলনিবোৰ উত্তম নহ'ব, সেইবোৰ লুনীয়া ঠাই হ'ব, আৰু নদীখনৰ কাষত তাৰ পাৰত ইফালে সিফালে সকলোবিধৰ খোৱা গুটিৰ গছ হ'ব, সেইবোৰৰ পাত জয় নপৰিব আৰু গুটি নুঢুকাব, জলসমূহ ধৰ্মধামৰ পৰা ওলোৱাৰ কাৰণে সেইবোৰত মাহে মাহে নতুন নতুন গুটি ধৰিব, আৰু সেইবোৰৰ গুটি আহাৰৰ কাৰণে আৰু সেইবোৰৰ পাত সুস্থ কৰিবৰ কাৰণে হ'ব। প্ৰভু যীহুৱাই এই কথা কৈছে, যি সীমাৰ ভিতৰত তোমালোকে ইজৰাইলৰ 12 ফৈদ অনুসাৰে আধিপত্যৰ কাৰণে দেশ ভাগ বাটিবা, সেই সীমা এই যোচেফে দুভাগ পাব, আৰু মই তোমালোকৰ পূৰ্বপুৰুষসকলক দিবলৈ যি দেশৰ বিষয়ে হাত দাঙি শপত কৰিছিলোঁ, সেই দেশ তোমালোকে সমানে আধিপত্যৰ স্বৰূপে ল'বা, সেই দেশ আধিপত্যৰ স্বৰূপে তোমালোকৰ হ'ব, আৰু দেশৰ সীমা এইদৰে হ'ব, ইফালৰ পৰা মহাসমুদ্ৰৰ পৰা হিতলুনৰ বাটেদি চদাদৰ প্ৰৱেশ স্থানৰ ফাললৈ সমাত বেৰুথা দৰ্মেশকৰ আৰু সমাতৰ সীমাৰ মাজত থকা চিবিয়ম আৰু হাওৰাণৰ সীমাত থকা হাছেৰ সত্তিকুণ, এইদৰে সীমাটো সমুদ্ৰৰ পৰা দৰ্মেশকৰ সীমাত থকা হছৰ অন্যুনলৈকে যাব, আৰু উত্তৰফালে উত্তৰ দিশে সমাতৰ সীমা, এইয়ে উত্তৰফাল, আৰু পূবফাল হাওৰাণ, দৰ্মেশক, উ গিলিয়ত, এইকেইটাৰে আৰু ইজৰাইল দেশৰে মাজত থকা জৰ্দন হ'ব, উত্তৰ সীমাৰ পৰা পূব সমুদ্ৰলৈকে তোমালোকে জুখিবা, এয়ে পূব ফাল, আৰু দক্ষিণ দিশে দক্ষিণ ফাল। তামৰৰ পৰা মৰিবুটছ কাদেশৰ জল সমুদ্ৰয়ে দি মিছৰ জুৰিয়েদি মহাসমুদ্ৰলৈকে হ'ব, এয়ে দক্ষিণ দিশৰ দক্ষিণ ফাল। আৰু দক্ষিণ সীমাৰে পৰা সমাতৰ প্ৰৱেশস্থানৰ সন্মুখলৈকে পশ্চিম ফাল মহাসাগৰ হ'ব, এয়ে পশ্চিম ফাল। এইদৰে ইজৰাইলৰ ফৈদ অনুসাৰে তোমালোকে এই দেশ তোমালোকৰ কাৰণে ভাগ বাতিবা। তোমালোকে নিজৰ নিজৰ কাৰণে আৰু বিদেশী লোকসকলে তোমালোকৰ মাজত প্ৰবাস কৰি তোমালোকৰ মাজত সন্তান উৎপন্ন কৰিব। তেওঁলোকৰ কাৰণেও তাক আধিপত্যৰ অৰ্থে চিঠি খেলেৰে ভাগ বাতিবা, আৰু তেওঁলোক ইজৰাইলে সন্তানসকলৰ মাজত তোমালোকৰ বিবেচনাত স্বজাতীয় যেন হ'ব। তেওঁলোকে ইজৰাইলৰ ফৈদবোৰৰ মাজত তোমালোকৰ লগত আধিপত্য পাব। তেতিয়া প্ৰভু যীহুৱাই কৈছে, যি ফৈদৰ মাজত বিদেশীয়ে বাস কৰিব তাতেই তোমালোকে তাৰ আধিপত্য দিবা।